চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? এই অনুষ্ঠান শুনি আপুনি বাৰু কেনে পাইছে? আপোনাৰ মতামত জনাই আমালৈ দুখাৰিমান চিঠি লিখি পঠিয়াবচোন। অনুষ্ঠানৰ যোগেদি প্ৰচাৰ কৰা কোনো কথা বহলাই জানিব খুজিলেও আমালৈ লিখিব পাৰে। যীশুখ্ৰীষ্ট সম্বন্ধে অধিককৈ জানিব খুজিলেও আমালৈ লিখক। আমাৰ যোগাযোগৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন প্ৰথমতে আমি প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু পিতৃ ঈশ্বৰ, সকলো গৌৰৱ প্ৰশংসা তুমিয়েই পাবৰ যোগ্য। তুমি আমাৰ সৃষ্টিকৰ্তা, আমাৰ পালনকৰ্তা, আমাক পৰিত্ৰাণদাতা ঈশ্বৰ। প্ৰভু যীশুৰ যোগেদি তুমি আমালৈ বহুমূলীয়া পৰিত্ৰাণৰ দান বিনামূল্যে আগবঢ়াইছা। তাৰ বাবে তোমাক শতকোটিবাৰ ধন্যবাদ জনাইছো পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ আগবাঢ়িছো। তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। আমাৰ শ্ৰোতাসকলৰ আগত তুমি নিজকে বিশেষভাৱে প্ৰকাশ কৰা। তোমাৰ স্পষ্ট মাত তেওঁলোকক শুনিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ পৰিত্ৰাতা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আমি আজি কিছুদিন ধৰি বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ পৰা যাত্ৰা পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? আজি আমি যাত্ৰা পুস্তকৰ 15 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰাই আমাৰ আলোচনা আৰম্ভ কৰিবলৈ ওলাইছো। আৰু ইতিমধ্যেই আমি পঢ়িবলৈ পালো যে ইছৰাইলৰ লোকবিলাকক ঈশ্বৰে নিৰাপদে চুফ সাগৰৰ মাজেদি পাৰ কৰাই আনিছিল, আৰু তেওঁলোকক খেদি অহা মিছৰীয়া সৈন্যবোৰক তেওঁ চুফ সাগৰত ধ্বংস কৰিছিল। আৰু এতিয়া তেনেদৰে উদ্ধাৰ পোৱাৰ পাছত মুচিৰ নেতৃত্বত ইছৰাইলীয় লোকবিলাকে প্ৰশংসাৰ গীত গোৱা আমি পাম। পাঠ কৰি দিছো 15 নম্বৰ অধ্যায়ৰ 1-3 নম্বৰ পদলৈকে। তেতিয়া মুচি আৰু ইছৰাইলৰ সন্তানবিলাকে জিহুৱাৰ উদ্দেশ্যে এই গীত গান কৰিলে। তেওঁবিলাকে ক'লে, মই জিহুৱাৰ উদ্দেশ্যে গান কৰিম, কিয়নো তেওঁ মহাগৌৰৱান্বিত হ'ল। তেওঁ ঘোঁৰা আৰু তাত উঠাজনকো সমুদ্ৰত পেলাই দিলে। জিহুৱা মোৰ বল আৰু গান, তেওঁ মোৰ পৰিত্ৰাণকৰ্তা হ'ল, তেওঁ মোৰ ঈশ্বৰ, মই তেওঁৰ প্ৰশংসা কৰিম। তেওঁ মোৰ পিতৃৰ ঈশ্বৰ, মই তেওঁৰ গুণগান কৰিম। জিহুৱা পৰাক্ৰমী যুঁজাৰু, জিহুৱা তেওঁৰ নাম। ইছৰাইলৰ লোকবিলাকে এতিয়া অতি আনন্দেৰে, অতি উৎসাহেৰে গীত গান কৰিছে। কিন্তু মাত্ৰ কেইঘণ্টামানৰ আগতে এই একেবোৰ মানুহেই ভয়ত বিহবল হৈ কন্দাকটা কৰিছিল। তেওঁলোকে কৈছিল, মিছৰ দেশত জানো আমাৰ বাবে মৰিবলৈ ঠাই নাছিল, আমাক যে এনেদৰে অৰণ্যত মৰিবলৈ লৈ আহিছে। তেওঁলোকে ভয় কৰিছিল মিছৰীয়া সৈন্যবোৰৰ হাতত মৰিব বুলি। কিন্তু এতিয়া উদ্ধাৰ পাই তেওঁলোকে আনন্দ উল্লাসেৰে গীত গান কৰিছে। এই বিশেষ অভিজ্ঞতাটোৰ যোগেদি ঈশ্বৰে আমাক এটা গুৰুত্বপূৰ্ণ কথা শিকাইছে। ইছৰাইলীয় লোকবিলাকক কেনেদৰে বাপ্তিস্ম দিয়া হৈছিল, তেওঁলোক সাগৰৰ মাজেদি শুকান মাটিয়েদি পাৰ হৈ আহিছিল, তেওঁলোকৰ গাতটো এটোপাল পানীও পৰা নাছিল। তেনেহ'লে ইছৰাইলীয় লোকবিলাকে মুচিৰ যোগেদি বাপ্তিস্ম পোৱা বুলি যে কোৱা হৈছে, তেনেহ'লে কি বাপ্তিস্মৰ কথা বুজোৱা হৈছে? আচলতে বাপ্তিস্মৰ মূল অৰ্থটো ইয়াত নিজকে এক বুলি চিনাকি দিয়াটোহে বুজোৱা হৈছে। বাপ্তিস্মৰ মূল উদ্দেশ্যটো হৈছে পৰিচয় দিয়া, চিনাকি দিয়া। পানীত ডুব দি বাপ্তিস্ম দিয়া কাৰ্যটোৱে আচলতে সাক্ষ্য দিয়ে বাপ্তিস্ম লোৱা লোকজনে নিজকে খ্ৰীষ্টীয় বিশ্বাসী বুলি চিনাকি দিয়া কাৰ্যটোৰ। পানীত দিয়া বাপ্তিস্মটো আচলতে চিন, খ্ৰীষ্টীয় বিশ্বাসীজনক পবিত্ৰ আত্মাই খ্ৰীষ্টত স্থাপন কৰাৰ চিন। ইছৰাইলীয় লোকবিলাকে অলপ আগতে উজৰ আপত্তি কৰি আছিল, কিন্তু এতিয়া মুচিৰ সৈতে একেলগে ঈশ্বৰৰ স্তুতি প্ৰশংসাৰ গীত গাই মুচিৰ লগত একে বুলি চিনাকি দিয়া হৈছে। গতিকে তেওঁলোকে মুচিৰ প্ৰতি বাপ্তিস্ম লোৱাৰ নিচিনা হৈছে। তেওঁলোকে বিশ্বাসেৰে চুপ সাগৰ পাৰ হৈছিল। কেনে বিশ্বাস, কাৰ বিশ্বাস? সেই বিশ্বাস আছিল মুচিৰ বিশ্বাস, কাৰণ ইছৰাইলীয় লোকবিলাকে ভয় খাই আপত্তিহে কৰি আছিল। সাগৰ পাৰ হোৱাৰ পাছতহে তেওঁলোকৰ বিশ্বাস হৈছিল। মুচিৰ বিশ্বাসতহে তেওঁলোক সাগৰ পাৰ হৈছিল, আৰু তেওঁলোকে মুচিৰ লগতে নিজক এক বুলি চিনাকি দিছিল। প্ৰভু যীশুক আমি ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিলেও ঠিক এনেকুৱাই হয়। এই জগতৰ বন্ধন আৰু বন্দিত্ব, এই জগতৰ পাপপূৰ্ণ অন্ধকাৰৰ পৰা তেওঁৱেই আমাক উদ্ধাৰ কৰি আনে, চুফ সাগৰৰ মাজেদি তেওঁৱেই আমাক পাৰ কৰি নিয়ে। সেই পৰিত্ৰাণ তেওঁৰ, সেই মুক্তি, সেই উদ্ধাৰ তেওঁৰ। তেওঁৱেই আমাক সেই সকলো দিয়ে আৰু আমাক এনে এটা অৱস্থালৈ লৈ আহে যে আমি পৰিত্ৰাণ পাই স্তুতি প্ৰশংসাৰ গীত গান কৰিব পাৰোঁ। তাতেই আমি তেওঁৰ সৈতে সংলগ্ন হওঁ, তেওঁত বাপ্তাইজিত হওঁ। পবিত্ৰ আত্মাই আমাক খ্ৰীষ্টৰ সৈতে সংযোজিত কৰে, আমাক তেওঁৰ সৈতে এক কৰে। এবাৰ এগৰাকী মহিলাই এইবুলি কৈছিল, মই খ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছো, কোনেও মোক তেওঁৰ হাতৰ পৰা কাঢ়ি নিব নোৱাৰে। বেলেগ এজন মানুহে ঠাট্টা কৰি কৈছিল, চাব, আপুনি তেওঁৰ আঙুলিৰ ফাঁকেদি সৰকি পৰি যাব পাৰে। তেতিয়া মহিলাগৰাকীয়ে কৈছিল, নাই, মই তেওঁৰ আঙুলিৰ ফাঁকেদি পৰি নাযাওঁ, কাৰণ মই তেওঁৰ হাতৰেই আঙুলি। এৰা, এইটো সঁচা কথা। আমি যদি খ্ৰীষ্টত বিশ্বাস স্থাপন কৰিছো, তেন্তে আমি তেওঁৰ শৰীৰৰ অংগ হৈ পৰিছো, কাৰণ পবিত্ৰ আত্মাই আমাক খ্ৰীষ্টৰ সৈতে সংযোজিত কৰে। এই গীতত আমি পাওঁ যে ঈশ্বৰ যিহুৱা যুঁজাৰু। প্ৰকাশিত বাক্য পুস্তকৰ 19 নম্বৰ অধ্যায়ত আমি পঢ়িবলৈ পাওঁ যে প্ৰভু যীশু এই জগতলৈ আহিব সকলো অধাৰ্মিকতা পৰাস্ত কৰিবলৈ। তেওঁ সেই কাম নকৰা পৰ্যন্ত জগতত প্ৰকৃত শান্তি স্থাপন হ'ব নোৱাৰে। তেওঁ যেতিয়া দ্বিতীয়বাৰ আহিব, তেতিয়া তেওঁ তৰোৱালেৰে সকলো অধাৰ্মিকতা দমন কৰি জগতত শান্তি স্থাপন কৰিব। এতিয়া আমি পাঠ কৰি দিম 4 নম্বৰ পদৰ পৰা 6 নম্বৰ পদলৈকে। তেওঁ ফৰৌণৰ ৰথ আৰু সৈন্যসমূহক সমুদ্ৰত পেলালে, তেওঁৰ মনোনীত সেনাপতিবিলাক চুফ সমুদ্ৰত ডুবিল, জলসমূহে সিহঁতক ঢাকিলে, শিলৰ দৰে সিহঁত অগাধ জলৰ তলিলৈ গ'ল। হে যীহুৱা, তোমাৰ সোঁহাত পৰাক্ৰমত মহিমান্বিত হ'ল, হে যীহুৱা, তোমাৰ সোঁহাতে শত্ৰুক গুৰি কৰিছে। ইছৰাইলীয় লোকবিলাকে আনন্দ উল্লাস কৰিছে তেওঁলোকে পৰিত্ৰাণ পোৱা কাৰণে, তেওঁলোকে ঈশ্বৰ যীহুৱাৰ প্ৰশংসা কৰিছে। এতিয়া 11 নম্বৰ পদটো পঢ়ি দিছো, হে যীহুৱা, দেৱতাবোৰৰ মাজত তোমাৰ তুল্য কোন আছে? পবিত্ৰতাত তোমাৰ নিচিনা আদৰণীয়ই বা কোন? প্ৰশংসাত ভয়ানক আচৰিত কৰ্মকাৰীয়ে বা কোন? ঈশ্বৰে নিজৰ বিষয়ে গুৰুত্বপূৰ্ণ কথা তেওঁলোকক শিকাইছে। 12 আৰু 13 নম্বৰ পদ, তুমি তোমাৰ সোঁহাত মেলিলতেই পৃথিৱীয়ে সিহঁতক গ্ৰাস কৰিলে, তুমি উদ্ধাৰ কৰা লোকবিলাকক নিজ দয়াৰে চলাইছা, তুমি নিজ পৰাক্ৰমেৰেই সিবিলাকক তোমাৰ পবিত্ৰ নিবাসলৈ লৈ গৈছা। ইছৰাইলীয় লোকবিলাকে উদ্ধাৰ পাইছিল, পৰিত্ৰাণৰ কথাটো প্ৰথম। আমি প্ৰথমতে পৰিত্ৰাণ লাভ কৰিব লাগিব, তাৰ পাছতে আমি প্ৰকৃত অৰ্থত ঈশ্বৰৰ সেৱা, উপাসনা, পৰিচৰ্যা আদি কৰিব পাৰিম। 22 নম্বৰ পদটো পাঠ কৰি দিব খুজিছো, পাছে মুছিয়ে ইছৰাইলক চুফ সাগৰৰ তীৰৰ পৰা যাত্ৰা কৰালত তেওঁবিলাকে চুৰ অৰণ্যত সোমাল, আৰু সেই অৰণ্যেদি 3 দিন গ'ল আৰু যাওঁতে পানী নেপালে। ইছৰাইলীয় লোকবিলাকে অৰণ্যৰ মাজেদি আগবাঢ়ি গ'ল আৰু পানীৰ অভাৱত পৰিল। তেতিয়া মানুহবিলাকে আপত্তি কৰিব ধৰিলে। 23 পৰা 26 নম্বৰ পদ, পাছে মানুহবিলাকে মাৰা পালত মাৰাৰ পানী তিতা হোৱাৰ কাৰণে তাক তেওঁবিলাকে পান কৰিব নোৱাৰিলে, এইকাৰণে তাৰ নাম মাৰা ৰখা হ'ল, অৰ্থাৎ তিতা। তেতিয়া লোকবিলাকে মুচিৰ অহিতে বকি বকি ক'লে, আমি কি পান কৰিম? তাতে তেওঁ জিহুৱাৰ আগত কাটৰুক্তি কৰিলত জিহুৱাই তেওঁক এজোপা গছ দেখুৱালে। তেতিয়া তেওঁ তাকে নি পানীত পেলাই দিলত পানী মিঠা হ'ল। সেই ঠাইতে জিহুৱাই তেওঁবিলাকৰ অৰ্থে এক বিধি আৰু শাসন প্ৰণালী নিৰূপণ কৰিলে আৰু সেই ঠাইত তেওঁবিলাকক পৰীক্ষা কৰিলে আৰু তেওঁ ক'লে, তুমি যদি তোমাৰ ঈশ্বৰ জিহুৱাৰ বাক্য আগ্ৰহেৰে শুনা, তেওঁৰ দৃষ্টিত যি উচিত তাক কৰা আৰু তেওঁৰ আজ্ঞালৈ কাণ দি তেওঁৰ সকলো বিধি পালন কৰা, তেন্তে মই মিছৰীয়াহঁতক যি সকলো ৰোগ দিছিলোঁ সেইবোৰৰ কোনো ৰোগ তোমাক নিদিম, কিয়নো মই তোমাৰ আৰোগ্যকাৰী জিহুৱা। তেওঁলোকে পানী পাইছিল, কিন্তু তিতা পানী। আমিও আমাৰ খ্ৰীষ্টীয় জীৱনত এনে তিক্ত অভিজ্ঞতা পাওঁ, তেতিয়া আমি প্ৰায়েই আপত্তি কৰোঁ। কিন্তু মাৰাৰ সেই তিতা পানী ঈশ্বৰে মিঠা কৰি দিয়াৰ নিচিনাকৈ প্ৰভু যীশুৱে আমাৰ তিক্ত অভিজ্ঞতাও আমাৰ কাৰণে লাভজনক কৰি দিব পাৰে। 27 নম্বৰ পদটো পঢ়ি দিছো, পাছে তেওঁবিলাক এলিমত উপস্থিত হ'ল। সেই ঠাইত পানীৰ 12 ভুমুক আৰু 70 জোপা খাজুৰ গছ আছিল। তেওঁবিলাকে সেই ঠাইতে পানীৰ কাষৰত চাউনি পাতিলে। মাৰাৰ সেই তিক্ত অভিজ্ঞতাৰ পাছত ঈশ্বৰে তেওঁলোকক লৈ আহিল সেই সুন্দৰ ঠাইলৈ। আমাৰ খ্ৰীষ্টীয় জীৱনতো এনেকুৱাই হয়। আমি কেৱল বিশ্বাসেৰে খ্ৰীষ্টত ভৰসা কৰি আগবাঢ়ি থাকিব লাগে। এতিয়া আমি 16 নম্বৰ অধ্যায়ৰ পৰা চাব খুজিছোঁ। 16 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা 3 নম্বৰ পদলৈকে আমি পাঠ কৰি দিম। পাছে ইছৰাইলৰ সন্তানবিলাকৰ গোটেই মণ্ডলীয়ে এলিমৰ পৰা যাত্ৰা কৰি মিছৰ দেশৰ পৰা ওলাই অহাৰ পাছত 2 মাহৰ 15 দিনৰ দিনা এলিম আৰু চিনয় এই দুয়োৰো মাজত চীন অৰণ্য পালেগৈ। তেতিয়া ইছৰাইলৰ সন্তানবিলাকৰ গোটেই মণ্ডলীয়ে মুচি আৰু হাৰুণৰ অহিতে অৰণ্যত বকিবলৈ ধৰিলে। আৰু ইছৰাইলৰ সন্তানবিলাকে তেওঁবিলাকক ক'লে, আমি যেতিয়া মঙহ ৰন্ধা পাত্ৰৰ ওচৰত বহি হেঁপাহ নপলাই মানে আহাৰ কৰিছিলোঁ, হায় হায়, আমি তেতিয়াই মিছৰ দেশতে জিহুৱাৰ হাতত মৰা হ'লেই ভাল আছিল, কিয়নো এই গোটেই সমাজক ভোকত মাৰিবলৈহে তোমালোকে আমাক এই অৰণ্যলৈ উলিয়াই আনিলা। এয়া আকৌ সমস্যাত পৰি ইছৰাইলৰ লোকবিলাকে আপত্তি কৰিব ধৰিছে। মাৰাৰ অভিজ্ঞতা তেওঁলোকে সোনকালেই পাহৰি গ'ল। 4 নম্বৰ পদৰ পৰা 7 নম্বৰ পদলৈকে পঢ়ি দিছোঁ। তেতিয়া জিহুৱাই মুচিক ক'লে, লোকবিলাকে মোৰ ব্যৱস্থাত চলিবনে নচলে তাৰ পৰীক্ষা কৰিবৰ নিমিত্তে চোৱা, মই তোমালোকলৈ আকাশৰ পৰা পিঠা বৰষাম। আৰু লোকবিলাকে ওলাই গৈ দিনৰ আহাৰ দিনে গোটাব। ষষ্ঠদিনা তেওঁবিলাকে যি আনিব তাক যুগুত কৰিলে দিনে দিনে যিমান গোটায় তাৰ দুগুণ হ'ব। পাছে মুচি আৰু হাৰুণে ইছৰাইলৰ সকলো সন্তানবিলাকক ক'লে, গধূলি হ'লে তোমালোকে জানিবা যে জিহুৱাইহে তোমালোকক মিছৰৰ পৰা উলিয়াই আনিলে, আৰু ৰাতিপুৱা হ'লে তোমালোকে জিহুৱাৰ প্ৰতাপ দেখিবলৈ পাবা, কিয়নো জিহুৱাৰ বিৰুদ্ধে তোমালোকে যি বকিলা তাক তেওঁ শুনিলে। আমিনো কোন যে তোমালোকে আমাৰ বিৰুদ্ধে বকা? মুচি আৰু হাৰুণে কৈছিল, তোমালোকে আমাৰ বিৰুদ্ধে কিয় কৈছা? আমিও মানুহহে, আমিতো নিজে একো কৰিব নোৱাৰোঁ। কিন্তু ঈশ্বৰে তোমালোকৰ আপত্তি শুনিলে আৰু তোমালোকৰ আগত ঈশ্বৰৰ গৌৰৱ মহিমা প্ৰকাশিত হ'ব। 8 নম্বৰ পদ, মুচিয়ে আৰু ক'লে, যেতিয়া জিহুৱাই গধূলি পৰত তোমালোকক খাবলৈ মঙহ আৰু ৰাতিপুৱা পৰত হেঁপাহ পলোৱাকৈ পিঠা দিব তেতিয়া দেখিবা, কিয়নো জিহুৱাৰ বিৰুদ্ধে তোমালোকৰ যি বকনি তাক তেওঁ শুনিলে। আমিনো কোন? তোমালোকৰ সেই বকনি আমাৰ বিৰুদ্ধে নহয়, জিহুৱাৰ বিৰুদ্ধেহে হৈছে। প্ৰিয় শ্ৰোতা, আমি সাৱধান হ'ব লাগে। মণ্ডলীৰ নেতৃস্থানীয় লোকৰ বিৰুদ্ধে বা আমি কিবা কোৱাৰ আগতে ভাবি চাব লাগে, কাৰণ বহু সময়ত আমি আচলতে ঈশ্বৰৰ বিৰুদ্ধেহে কথা কোৱাৰ নিচিনা হয়। 9 নম্বৰ পদৰ পৰা 13 নম্বৰ পদলৈকে পাঠ কৰি দিম। আৰু মুচিয়ে হাৰুণক ক'লে, তুমি ইছৰাইলৰ সন্তানবিলাকৰ গোটেই মণ্ডলীক কোৱা, তোমালোক জিহুৱাৰ আগলৈ চাপি আহা, কিয়নো তেওঁ তোমালোকৰ বকনি শুনিলে। পাছে হাৰুণে ইছৰাইলৰ সন্তানবিলাকৰ গোটেই মণ্ডলীক ইয়াকে কওঁতেই তেওঁবিলাকে মুখ ঘূৰাই অৰণ্যৰ ফাললৈ চাই দেখিলে যে মেঘস্তম্ভৰ মাজত জিহুৱাৰ প্ৰতাপ প্ৰকাশিত হৈছে। তাতে জিহুৱাই মুচিক ক'লে, মই ইছৰাইলৰ সন্তানবিলাকৰ বকনি শুনিলোঁ, তুমি তেওঁবিলাকক কোৱা, গধূলি হ'লে তোমালোকে মঙহ খাবলৈ পাবা আৰু ৰাতিপুৱা হ'লে হেঁপাহ পলোৱাকৈ পিঠা খাবলৈ পাবা, তাতে ময়েই যে তোমালোকৰ ঈশ্বৰ জিহুৱা ইয়াক তোমালোকে জানিবলৈ পাবা। পাছে গধূলি হলত বতা চৰাইবোৰ আহি চাউনীত ঢাকি পৰিল আৰু ৰাতিপুৱা চাউনীৰ চাৰিওফালে নিয়ৰ পৰিল। ঈশ্বৰে তেওঁলোকক মান্নাও দিছিল আৰু মাংসৰ কাৰণে চৰাইও দিছিল। 14-16 নম্বৰ পদ, পাছে পৰি থকা সেই নিয়ৰবোৰ নাইকিয়া হলত চোৱা, গোট বন্ধা নিয়ৰৰ নিচিনা সৰু এবিধ ঘূৰণীয়া সৰু সৰু বস্তু গোটেইখন অৰণ্যৰ ভূমিত পৰি আছে। তেতিয়া ইছৰাইলৰ সন্তানবিলাকে তাকে দেখি ইজনে সিজনক ক'লে, মান হু, এয়া কি? কিয়নো সেয়েনো কি তাক তেওঁবিলাকে নেজানিলে। তেতিয়া মুচিয়ে তেওঁবিলাকক ক'লে, এইয়েই জিহুৱাই তোমালোকক খাবলৈ দিয়া পিঠা। জিহুৱাই যি আজ্ঞা কৰিছিল সেয়ে এই, তোমালোক প্ৰতিজনে নিজে খাব পৰা শক্তি অনুসাৰে তাক গোটোৱা। তোমালোকৰ প্ৰতিজনে নিজ নিজ তম্বুত থকা প্ৰাণীবিলাকৰ সংখ্যা অনুসাৰে এক একজনৰ নিমিত্তে এক এক উমৰ পৰিমাণে তাক গোটাই লোৱা। তেওঁলোকে প্ৰতিদিনে মান্না গোটাব লাগিছিল। 17 আৰু 18 নম্বৰ পদ, তাতে ইছৰাইলৰ সন্তানবিলাকে সেইদৰেই কৰিলে, কোনোৱে অধিক কোনোৱে তাকৰকৈ গোটালে। পাছে তাক উমৰত জুখিলত যেয়ে অধিককৈ গোটালে তেওঁৰ অতিৰিক্ত নহ'ল, আৰু যেয়ে তাকৰকৈ গোটালে তেওঁৰ অভাৱ নহ'ল। তেওঁবিলাক প্ৰতিজনে খাব পৰা শক্তি অনুসাৰে গোটালে। খকুৱাবিলাকে কিন্তু প্ৰয়োজনতকৈ বেছি গোটাব নোৱাৰিলে। এনেদৰে প্ৰতিদিনে মান্না গোটোৱাটো মানুহবোৰৰ ব্যক্তিগত অভিজ্ঞতা হ'ব লাগিছিল। এই মান্নাই আচলতে প্ৰভু যীশুলৈকে আঙুলিয়ায়, কাৰণ তেওঁহে আমাৰ কাৰণে স্বৰ্গৰ পৰা নামি অহা জীৱন দিওঁতা আহাৰ। এতিয়া আমি 22 পদৰ পৰা 24 নম্বৰ পদলৈকে চাওঁ। পাছে ষষ্ঠ দিনা তেওঁবিলাকে দুগুণ অৰ্থাৎ প্ৰতিজনৰ নিমিত্তে দুই দুই উমৰ পিঠা গোটালে। তাতে মণ্ডলীৰ সকলো অধ্যক্ষবিলাকে আহি মুচিক জনালে। তেতিয়া তেওঁবিলাকক ক'লে, যিহুৱাই কোৱা কথা এই, কাইলৈ সম্পূৰ্ণ বিশ্ৰামৰ বিশ্ৰাম দিন, তোমালোকে যি ভাজিব খোজা ভাজা, যি সিজাব খোজা সিজোৱা, আৰু তাৰ যি অৱশিষ্ট থাকে তাক ৰাতিপুৱাৰ নিমিত্তে থৈ দিবা। পাছে তেওঁবিলাকে মুচিৰ আজ্ঞাৰ দৰে ৰাতিপুৱালৈ তাক থৈ দিলে, তথাপি তাত দুৰ্গন্ধ নহ'ল আৰু পোকো নহ'ল। প্ৰিয় শ্ৰোতা, ঈশ্বৰে তেওঁৰ লোকবোৰক শিকাব খুজিছিল যে তেওঁলোকে সম্পূৰ্ণৰূপে ঈশ্বৰত ভৰসা কৰিবলৈ শিকিব লাগিব। 25 আৰু 26 নম্বৰ পদ, পাছে মুচিয়ে ক'লে, আজি তাকে ভোজন কৰা, কিয়নো আজি জিহুৱাৰ উদ্দেশ্যে বিশ্ৰাম দিন, আজি পথাৰত একো নাপাবা। তোমালোকে ছদিন তাক গোটাবা, কিন্তু সপ্তম দিন বিশ্ৰাম দিন, সেইদিনা তাক পোৱা নাযাব। এই বিশ্ৰাম দিনটো ঈশ্বৰে বিশেষৰূপে পৃথক কৰা দিন আছিল। তেওঁ এই দিনটো এইকাৰণেই দিছিল কাৰণ মানুহৰ বাবে বিশ্ৰামৰ প্ৰয়োজন আছে বুলি তেওঁ জানে। 31 নম্বৰ পদটো পঢ়িছো, পাছে ইছৰাইল বংশই সেই আহাৰৰ নাম মান্না ৰাখিলে, সেয়ে ধনিয়া গুটিৰ নিচিনা আৰু বগা, আৰু তাৰ আচ্ছাদ মৌজুল মিহলোৱা পিঠাৰ সদৃশ আছিল। মান্নাৰ সঠিক বিৱৰণ দিয়াটো টান। ই বৰ আচৰিত বিধৰ আহাৰ আৰু ইছৰাইল লোকে তাকে খাই জীয়াই আছিল। 32 আৰু 33 নম্বৰ পদ, পাছে মুচিয়ে ক'লে, যিহুৱাই কৰা আজ্ঞা এই, মই তোমালোকক মিছৰ দেশৰ পৰা বাহিৰ কৰি আনোতে অৰণ্যত যি পিঠা তোমালোকে খুৱাইছিলা, তাক যেন তোমালোকৰ ভাবি বংশই দেখিবলৈ পাব, এই নিমিত্তে তাৰ সম্পূৰ্ণ এক উমৰ তোমালোকৰ পুৰুষানুক্ৰমে ৰাখি থবা। তেতিয়া মুচিয়ে হাৰুণক ক'লে, তুমি এটা পাত্ৰ লৈ তাত সম্পূৰ্ণ এক উমৰ মান্না ভৰাই তোমালোকৰ পুৰুষানুক্ৰমে থাকিবলৈ জিহুৱাৰ সন্মুখত থৈ দিয়াগৈ। এটা পাত্ৰত মান্না ভৰাই পাত্ৰটো এটা চন্দুকত জিহুৱাৰ সন্মুখত থৈ দিব লাগে। চন্দুকটোত তিনিবিধ বস্তু আছিল, হাৰুণৰ লাখুটি, মান্নাৰ পাত্ৰ আৰু 10 আজ্ঞা লিখা শিলৰ ফলি দুখন। এই 10টা আজ্ঞাই বুজায় যে খ্ৰীষ্টইহে কেৱল আজ্ঞাসমূহ পালন কৰিছিল আৰু তাক আপোনাৰ আৰু মোৰ বাবে সিদ্ধ কৰিছিল। মান্নাৰ অৰ্থ এয়েই যে খ্ৰীষ্টইহে আমাৰ কাৰণে মৃত্যুবৰণ কৰিছিল, কাৰণ তেওঁক আধ্যাত্মিক আহাৰস্বৰূপে আমাৰ বাবে পঠোৱা হৈছিল। হাৰুণৰ লাখুটি, যিডালে গজালি মেলিছিল, সেইডালে বুজায় যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ কথা। চন্দুকৰ ওপৰত যিখন আৱৰণ দিয়া হৈছিল, তাৰ ওপৰত তেজ ছটিয়াই দিয়া হৈছিল, সেইটোৱে আমাৰ প্ৰতি ঈশ্বৰৰ অনুগ্ৰহ থকাক বুজায়। ইছৰাইলীয় লোকসকলৰ দৰে আমিও ঈশ্বৰৰ অনুগ্ৰহ পোৱাৰ যোগ্য কোনোমতেই নহওঁ। আমাৰ দুখ লগা অৱস্থা দেখি, আমাৰ উদ্ধাৰৰ কাৰণে যি মূল্যৰ প্ৰয়োজন তাক খ্ৰীষ্টই পৰিশোধ কৰিলে, আৰু পাপৰ যি পৰিণাম তাকো গা পাতি ল'লে। অৰ্থাৎ ঈশ্বৰৰ দৃষ্টিত পবিত্ৰ প্ৰতিপন্ন হ'বলৈ যি সকলো ঈশ্বৰৰ দাবী, সেই সকলোকে খ্ৰীষ্টই পূৰণ কৰিলে। 35 আৰু 37 নম্বৰ পদ, আৰু ইছৰাইলৰ সন্তানবিলাকে নিবাসৰ দেশ নোপোৱালৈকে 40 বছৰ সেই মান্না খাইছিল। তেওঁবিলাকে কনান দেশৰ সীমা নোপোৱালৈকে সেই মান্নাকেহে ভোজন কৰিছিল, এক উমৰ এক ঐফাৰ 10 ভাগৰ এভাগ। ইছৰাইলৰ সন্তানবিলাকে 40 বছৰ মান্না খাইছিল আৰু সেয়াই তেওঁলোকৰ আহাৰ আছিল। অৱশেষত তেওঁলোকে যেতিয়া প্ৰতিজ্ঞাৰ ভূমিত উপস্থিত হৈছিল, তেতিয়া মান্না বন্ধ হৈছিল আৰু তেওঁলোকে ইচ্ছা কৰা খাদ্যবস্তুবোৰ খাইছিল। কিন্তু তাতো তেওঁলোকে আপত্তি কৰিছিল আৰু কৈছিল, মান্নাহে আমাৰ বাবে ভাল খাদ্য আছিল। কি যে বাচ্চা ধৰণৰ স্বভাৱ মানুহ জাতিৰ, নহয়নে প্ৰিয় শ্ৰোতা? অৱশ্যে অন্য আহাৰৰ তুলনাত মান্না যে অধিক উত্তম আহাৰ আছিল, সেইটো হ'লে ঠিক। বহুতো মানুহে প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি পৰিত্ৰাণ পায়ো নিজৰ জীৱনৰ অভিজ্ঞতাৰ বিষয়ে বেছিকৈ ক'বলৈ ইচ্ছা কৰে। যি ক্ৰুচত প্ৰভু যীশুৰ মৃত্যু হৈছিল, সেই বিষয়ে মানুহে জানে, তথাপিতো তাৰ পৰা আঁতৰি আহি নিজৰ অভিজ্ঞতাৰ যোগেদিহে ঈশ্বৰৰ কথাবোৰ উপস্থাপন কৰিব বিচাৰে। কিন্তু ঈশ্বৰে হলে তেওঁৰ বাক্যেৰেহে আমাক তৃপ্ত কৰিবলৈ বিচাৰে। ঈশ্বৰৰ স্বৰ্গীয় আহাৰ মান্নাৰ সোৱাদ যদি আপুনি এতিয়াও পোৱা নাই, তেন্তে গীতমালা 34 নম্বৰ গীতৰ 8 নম্বৰ পদটো পঢ়ি চাওকচোন। তাত কৈছে, যিহুৱা যে মংগলময় তাক আচ্ছাদন কৰি চোৱা, তেওঁত আশ্ৰয় লোৱা লোক ধন্য। তদুপৰি প্ৰভু যীশুৱে নিজেই কৈছে, ময়েই সেই জীৱনদায়ক আহাৰ যাক স্বৰ্গৰ পৰা নমোৱা হ'ল। যিয়ে এই আহাৰ খায় তেওঁ অনন্তকাল জীৱ, আৰু মই যি আহাৰ দিম সেয়া হ'ল মোৰ শৰীৰ। এই আহাৰ মই জীৱনৰ নিমিত্তে দিম। সেই যীশুক আপুনি আপোনাৰ আত্মিক আহাৰ হিচাপে গ্ৰহণ কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
তুমি এই দিলাম জীৱনৰ অৰ্থ, জীয়াই থকাৰ লক্ষ্য। তুমি এই দিলাম জীৱনৰ অৰ্থ, জীয়াই থকাৰ লক্ষ্য। এই জীৱনৰ সিপাৰে থকা অনন্ত জীৱনৰ বাক্য, হৃদয় উপচে মোৰ কৃতজ্ঞতাৰে, প্ৰভু তোমালৈ মনত পৰে, প্ৰভু তোমালৈ মনত পৰে। দূৰ দিগন্ত মাৰ্যাদ ধৰা, হেঙুলি বেলি লৈ চাই, দূৰ দিগন্ত মাৰ যাব ধৰা, হেঙুলি বেলি লৈ চাই, বাহলে বুলি জাত পাতি উৰা।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা,
ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতেই সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।